এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি মুম্বাইত জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালৰ সৈতে হোৱা আলোচনাত তেওঁ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে আন্তঃগাঁথনি তথা শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম্ভাৱনা সম্পৰ্কেও আলোচনা কৰে। ৰাজ্যত বিনিয়োগক আকৰ্ষিত কৰাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে শ্ৰীজিন্দালক অৱগত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে পৰৱৰ্তী 5 বছৰত 5,000 ষ্টাৰ্টআপ প্ৰতিষ্ঠান সহায় কৰাৰ লগতে 1,00,000 কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। তেওঁ কয় যে ৰাজ্যখনত এতিয়া ভাসমান সৌৰশক্তি প্ৰকল্প জৈৱ চি এন জিৰ পৰা সেউজ হাইড্ৰজেনলৈকে সেউজ শক্তি আহৰণৰ দিশত সুযোগ সৃষ্টি হৈছে। ৰাজ্যখনে বিনিয়োগকাৰীসকলৰ বাবে সুচল নীতি প্ৰস্তুত কৰা বুলিও তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালক আসন্ন এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনায়। পাছত মুখ্যমন্ত্ৰীয়ে ৱেলস্পোন ৱাৰ্ডৰ অধ্যক্ষ বি কে গোৱেংকাকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীগোৱেংকাৰ সৈতে বস্ত্ৰ, শক্তি, জল পৰিশোধন আৰু আন্তঃগাঁথনি আদি বিষয় লৈ আলোচনা কৰে। তেওঁ অধ্যক্ষগৰাকীক এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনাই প্ৰতিষ্ঠানটোৰ অসমৰ বিভিন্ন খণ্ডত কাম কৰাৰ পৰিকল্পনাসমূহক কাৰ্যৰূপ দিয়াত এই সন্মিলন উপযুক্ত মঞ্চ হ'ব বুলি প্ৰকাশ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা স্বাধীন কাকতৰ সম্পাদক অনুৰাধা শৰ্মাপূজাৰীক বৰ্ষশ্ৰেষ্ঠ অসমীয়া আৰু প্ৰবীণ গায়ক দীপেন বৰুৱাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। এই উপলক্ষে ৰাজ্যপাল আচাৰ্যই সম্ভাৱনীয়তা আৰু কৌশলগত ভৌগোলিক অৱস্থানৰ বাবে অসম দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যত বিশেষকৈ বাণিজ্য, যোগাযোগ আৰু বিনিয়োগৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নয়ন হৈছে। বিজেপিয়ে শাসনাধিষ্ঠিত আম আদমী পাৰ্টীক পৰাস্ত কৰি 27 বছৰৰ পাছত দিল্লী বিধানসভা নিৰ্বাচনত নিৰ্ণায়ক জয় সাব্যস্ত কৰিছে। বিজেপিয়ে দিল্লীৰ 70খন বিধানসভা আসনৰ ভিতৰত 48খনত জয়লাভ কৰিছে। আম আদমী পাৰ্টীয়ে 22খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছে এখনতো জয়লাভ কৰা নাই। অসমক অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি উচ্চ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত আজি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে আয়োজিত জিলা পৰ্যায়ৰ কৰ্মশালাত সভাপতিত্ব কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। এই দৃষ্টিভংগীৰ দিশৰ পৰা জিলা পৰ্যায়ৰ কৰ্মশালাখন অতিকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলালৈ আদৰণি জনাবলৈ তেওঁলোকে আগ্ৰহেৰে বাট চাই আছে। পি পি এফৰ প্ৰাক্তন উপসভাপতি তথা বি টি চিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে আজি থাইকাজৰাত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। এই উপলক্ষে শ্ৰীবৰগয়াৰীয়ে বি টি আৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত তেওঁ ইউ পি পি এলত যোগদান কৰা বুলি মন্তব্য কৰে। এই অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীৰ লগতে বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত থাকে। অনুষ্ঠানত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে খাম্পা বৰগয়াৰীৰ যোগদানে দলটোক অধিক শক্তিশালী কৰি তুলিব। পৰীক্ষাৰ সময়ছোৱা ছাত্ৰ জীৱনৰ সম্পূৰ্ণ স্বাভাৱিক অংশ হিচাপে গণ্য কৰি ফলাফলৰ বাবে কোনোধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত। আজি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে পৰীক্ষাৰ বাবে পিতৃ মাতৃ বা অভিভাৱকে ছাত্ৰ ছাত্ৰীক অনাহক চাপ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক ইতিবাচক মানসিকতাৰে উৎসাহিত কৰাহে প্ৰয়োজন। তদুপৰি শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকে ছাত্ৰ ছাত্ৰীৰ সৈতে মুকলিকৈ আৰু অন্তৰ ভাৱে কথা পতা আৰু সান্নিধ্যত থকা প্ৰয়োজন বুলি তেওঁলোকে উল্লেখ কৰে। মোবাইল ফোনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞ ডাঃ হাজৰিকাই এদিনত দুঘণ্টাতকৈ অধিক মোবাইল ফোন ব্যৱহাৰ কৰাটোৱে ইয়াৰ প্ৰতি আসক্তি সূচায় বুলি উল্লেখ কৰি শিক্ষাৰ্থীৰ লগতে পৰিয়ালৰ সকলোৱে নিৰ্দিষ্ট সময়ৰ বাবেহে মোবাইল ফোন ব্যৱহাৰ কৰাৰ লগতে কিছু সময় একেবাৰে মোবাইল ফোনটো ব্যৱহাৰ নকৰাকৈ থকাটো অভ্যাসত পৰিণত কৰা উচিত বুলি মন্তব্য কৰে। অসমীয়া চলচ্চিত্ৰ ডঃ বেজবৰুৱাৰ একে নামত হিন্দী ৰূপান্তৰ কৰা চলচ্চিত্ৰখনৰ প্ৰযোজক যোগীৰাজ চৌধুৰীৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত চৌধুৰীৰ মৃতদেহ শান্তিপুৰৰ বাসগৃহলৈ অনাৰ পাছত বহু লোকে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।